লোকে লিখা শুভ বার্তা 17 অধ্যায় বিঘিনী, ক্ষমা, বিশ্বাস আৰু নম্ৰতাৰ বিষয়ে শিক্ষা। যীশুৱে তেওঁৰ শিষ্যসকলক কলে, যিহৰ দ্বাৰা পাপ হয় সেয়া আহিবই, কিন্তু যাৰ দ্বাৰা আহে তেওঁ সন্তাপৰ পাত্ৰ। সৰুসকলৰ মাজৰ এজনকো যদি পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাত আৰি সাগৰ পেলাই দিয়াই ভাল। তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে তেওঁক তিৰস্কাৰ কৰা, আৰু যদি তেওঁ অনুতাপ কৰে তেনেহলে তেওঁক ক্ষমা কৰা। তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে 7 বাৰ পাপ কৰে আৰু 7 বাৰেই যদি উভতি আহি কয়, মই মন পালটন কৰিছো, তেতিয়াও তেওঁক ক্ষমা কৰিবা। তেতিয়া পাচনীসকলে প্ৰভুক কলে, আমাৰ বিশ্বাস বঢ়াই দিয়ক। তেতিয়া প্ৰভুৱে কলে, এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয় তেনেহলে তুমি এই নুনিগছক ক'ব পাৰিবা, উভালি যা আৰু সাগৰত ৰোৱা হ, তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে। তোমালোকৰ মাজত কাৰোবাৰ দাসে যেতিয়া হাল বায় বা মেৰ পালন কৰি পথাৰৰ পৰা আহে, তেতিয়া তেওঁক ক'বানে, তুমি এতিয়া আহা ভোজনত বহা? তাতকৈ তেওঁক নক'বানে, মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা, পাছত তুমিও খোৱা বোৱা কৰিবা। সেই দাসে তেওঁৰ আজ্ঞা দিয়াৰ অনুসাৰে কাৰ্য কৰাৰ কাৰণে তেওঁক কি ধন্যবাদ দিব? তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কাৰ্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কাৰ্য কৰাৰ পাছত কবা, আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ। 10 জন কুষ্ঠৰোগীক সুস্থ কৰা। যীশুৱে জেৰুচালেমলৈ যাওঁতে সমৰীয়া আৰু গালিলী প্ৰদেশৰ ওচৰেদি গৈ আছিল। সেই সময়ত এখন গাঁৱত সোমাওঁতে 10 জন কুষ্ঠৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি বৰ মাতেৰে কলে, হে যীশু মহাশয়, আমাক দয়া কৰক। তেতিয়া তেওঁলোকক দেখি কলে, তোমালোকে গৈ পুৰোহিতসকলৰ আগত নিজকে নিজে দেখুৱাগৈ। পাছত তেওঁলোক গৈ থাকোঁতে সুস্থ হ'ল। তাতে তেওঁলোকৰ মাজৰ এজনে নিজকে সুস্থ হোৱা দেখি বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি ওলটি আহিল আৰু যীশুৰ চৰণত উবুৰি হৈ পৰি তেওঁ স্তুতি কৰিবলৈ ধৰিলে। সেই লোকজন চমৰীয়া আছিল। ইয়াকে দেখি যীশুৱে কলে, তোমালোক 10 জনেই সুস্থ নহ'লানে? তেনেহলে আন 9 জন ক'ত? এই অন্য জাতিৰ মানুহজনৰ বাহিৰে আন কোনো এজনো কিয় ঈশ্বৰৰ মহিমাক স্তুতি কৰিবলৈ ওলটি নাহিল? পাছত যীশুৱে তেওঁক কলে, উঠা আৰু যোৱা, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে। ঈশ্বৰৰ ৰাজ্যৰ আগমনৰ বিষয়ে শিক্ষা। ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব বুলি ফৰিচীসকলে এই কথা সোধাত তেওঁ উত্তৰ দি কলে, ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে, ইয়াতে বা সেইখিনিতে চোৱা, এনে কথা কোনোৱে নকব, কাৰণ চাওক, ঈশ্বৰৰ ৰাজ্য আপোনালোকৰ ভিতৰতে আছে। পাছত যীশুৱে তেওঁৰ শিষ্যসকলক কলে, যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব। মানুহবোৰে তেতিয়া চোৱা সৌ তাত আছে, চোৱা ইয়াত আছে, এইবুলি তোমালোকক ক'ব, কিন্তু তোমালোক নাযাবা আৰু তেওঁলোকৰ পাছে পাছে নচলিবা। কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে আকাশৰ আনফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হ'ব। কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰিব, এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ'ব লাগিব। নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ'ব। নোহ জাহাজত উঠা দিনলৈকে লোকসকলে ভোজন পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল। সেইদৰে লোটৰ সময়তো লোকসকলে ভোজন পান কৰিছিল, কিনা বেচা, ৰোৱা পোতা, ঘৰ সাজিছিল। কিন্তু যিদিনা লোট চদুমৰ পৰা ওলাই আহিল, সেইদিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে। সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ'ব। সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেনেহ'লে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেওঁ কোনো বস্তু ল'বলৈ উৰতি নাহক। লোটৰ তিৰোতা খোৱাৰা, যিকোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে তেওঁ তাক হেৰুৱাব, কিন্তু যিকোনোৱে জীৱন হেৰুৱাই তেওঁ জীয়াই থাকিব। মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে এজনক গ্ৰহণ কৰা হ'ব, আনজনক ত্যাগ কৰা হ'ব। দুজনী তিৰোতাই একেলগে যাতেৰে দলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ'ব, দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ'ব, এজনক ত্যাগ কৰা হ'ব। তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, ক'ত প্ৰভু? তেতিয়া তেওঁলোকক ক'লে, য'ত মৰা হ থাকে তাতে সগুণো গোট খায়।